Ea Akahmani.
বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য মোৰ সৈতে আছে পৰিস্পেট ধেনে। এটা প্ৰথম কথা ক'ব খুজিছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উদয় ভ্ৰমণ সূচীলৈ আজি পুৱা দেৱনাথ মৰিচাছত উপস্থিত হয়। দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাম গোলামে শ্ৰীমোদীক বিমানবন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ভাৰতৰ ভিন্ন সংস্কৃতি কেৱল দেশৰ ভিতৰতে নহয় বৰং বিদেশতো তুলি ধৰিছে। কেন্দ্ৰীয় চৰকাৰে অহা তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলে আজি সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে আৰু কেলিফৰ্ণিয়াত অনুষ্ঠিত ইণ্ডিয়ান ৱেলছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ য়ুকি ভাম্ৰি আৰু ছুইডেনৰ আন্দ্ৰে গুৰামছন যুটীয়ে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীলৈ আজি পুৱা দ্বীপৰাষ্ট্ৰ মৰিচাছত উপস্থিত হয়। দেশখনৰ প্ৰধানমন্ত্ৰী নৱিচন্দ্ৰ ৰামগোলামে শ্ৰীমোদীক বিমানবন্দৰত আদৰণি জনায়। মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিমানবন্দৰত দেশখনৰ উপ প্ৰধানমন্ত্ৰী, মুখ্য ন্যায়াধীশ, সংসদৰ অধ্যক্ষ, বিৰোধী দলপতি, বিদেশ মন্ত্ৰী, কেবিনেট সচিব, গ্ৰেণ্ড পৰ্ট জিলা পৰিষদৰ অধ্যক্ষ আৰু অন্যান্য বহু নেতাই প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বিমানবন্দৰত মৰিচাছৰ প্ৰধানমন্ত্ৰী নৱিচন্দ্ৰ ৰামগোলামৰ আদৰণিয়ে তেওঁক অভিভূত কৰি তুলিছে। এই ভ্ৰমণে তেওঁক এগৰাকী মূল্যৱান বন্ধুৰ সৈতে সময় কটোৱাৰ অপূৰ্ব সুযোগ দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ভ্ৰমণে ভাৰত আৰু মৰিচাছৰ মাজত বিভিন্ন ক্ষেত্ৰৰ সহযোগিতাৰ নতুন দুৱাৰ খুলি দিব। মৰিচাছৰ ৰাষ্ট্ৰপতি ধৰম গকুল প্ৰধানমন্ত্ৰী নৱিচন্দ্ৰ ৰামগোলামৰ সৈতে আলোচনাত বহাৰ লগতে এটা সামূহিক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী মোদী থকা হোটেলৰ সন্মুখত মৰিচাছবাসী ভাৰতীয়সকলে ভিৰ কৰে। প্ৰধানমন্ত্ৰীক তেওঁলোকে গীত, নৃত্য আৰু অন্যান্য সাংস্কৃতিক পৰিৱেশনেৰে আদৰণি জনায়। শ্ৰীমোদীয়ে মৰিচাছৰ প্ৰৱাসী ভাৰতীয়সকলৰ আদৰণিত আপ্লুত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকলৰ ভাৰতৰ ঐতিহ্য, সংস্কৃতি আৰু প্ৰমূল্যৰ সৈতে থকা শক্তিশালী বান্ধোন সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁ এই ঐতিহাসিক আৰু আম্মিক বান্ধোন উত্তৰ প্ৰজন্মলৈ সঞ্চাৰিত হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। এই দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনত ভাৰতৰ পুঁজিৰে নিৰ্মাণ কৰা দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে বিভিন্ন খণ্ডৰ 20টাৰো অধিক প্ৰকল্প মুকলি কৰিব। তেওঁ কাইলৈ মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুয়োখন দেশে যোগ্যতা বিকাশ, বাণিজ্য আৰু বিত্তীয় অপৰাধকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো সহযোগিতামূলক চুক্তিত স্বাক্ষৰ কৰাৰ আশা আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ভাৰতৰ ভিন্ন সংস্কৃতি কেৱল দেশৰ ভিতৰতে নহয় বৰং বিদেশতো তুলি ধৰিছে। তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ জৰিয়তে দেশৰ বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটিছে। ভাটিন্দা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়, এনেধৰণৰ বিশ্ববিদ্যালয়সমূহ দেশৰ চহকী সংস্কৃতিৰ প্ৰতিনিধি বুলি উল্লেখ কৰি তেওঁ আশা প্ৰকাশ কৰে যে এই বিশ্ববিদ্যালয়খন দেশৰ ঐতিহ্য, সংস্কৃতি, সংহতি আৰু পাৰদৰ্শিতাৰ অবিৰত প্ৰতীক হৈ ৰব। তখত শ্ৰী দমদমা চাহিবৰ কথা উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এই অঞ্চলটোক গুৰু গোবিন্দ সিঙে গুৰু কি কাশী হিচাপে নামকৰণ কৰিছিল। এনে এখন পবিত্ৰ ভূমিক অধ্যয়ন কৰিবলৈ পোৱাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে গৌৰৱৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতিয়ে কয় যে মহিলাৰ বিকাশ মানেই হৈছে সমাজৰ বিকাশ আৰু শিক্ষিত মহিলাই শক্তিশালী সমাজ গঢ়ে। সমাৱৰ্তনত মুঠ পদকজয়ীসকলৰ 65% মহিলা হোৱাৰ কথাত আনন্দ প্ৰকাশ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এইসকল ভাৰত কন্যাই বিকশিত ভাৰত নিৰ্মাণৰ সপোনক আগুৱাই নিব পাৰিব। প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ উদাহৰণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে ডঃ কালাম সদায় নিজৰ জীৱনৰ প্ৰতি অনুসন্ধিৎসু আছিল আৰু সেয়ে তেওঁ ইতিহাস ৰচনা কৰি গৈছে। এজন সফল ব্যক্তি হোৱাতকৈ এজন ভাল মানুহ হোৱাটো বেছি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে নৈতিকতাৰ জোৰত এজন ব্যক্তিয়ে স্থায়ী সাফল্য আৰু সন্মান অৰ্জন কৰিবলৈ সমৰ্থ হয়। শিক্ষাৰ্থীসকলক তেওঁ নৈতিকতাক সাৰথি কৰি লক্ষ্যৰ দিশে আগুৱাবলৈ আহান জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে যে এইসকল যুৱ শিক্ষাৰ্থীয়ে 2047 চনত এখন বিকশিত ভাৰত গঢ়ি তুলিবলৈ সমৰ্থ হ'ব। আজিৰ সমাৱৰ্তনত 1031গৰাকী শিক্ষাৰ্থীক স্নাতকোত্তৰ, 60গৰাকী শিক্ষাৰ্থীক PhD ডিগ্ৰী প্ৰদান কৰাৰ লগতে 43গৰাকী মেধাৱী শিক্ষাৰ্থীক স্বৰ্ণ পদক প্ৰদান কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে অহা তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব। ৰাজ্যসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কয় যে 2025-26 চনৰ ভিতৰত 200 ডে কেয়াৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। শ্ৰীনাড্ডাই শেহতীয়া কিছু তথ্য দি কয় যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণৰ পাছৰে পৰা কৰ্কট ৰোগীসকলৰ ৰোগ চিনাক্ত হোৱাৰ 30 দিনৰ ভিতৰত চিকিৎসা আৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চৰকাৰে সুলভ আৰু গুণগত মানৰ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কাম কৰি আহিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ গেৰাণ্টী আঁচনি MGNREGA ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি নিৰ্দেশনাৰ উলংঘন হলে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিব আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানে এই সন্দৰ্ভত কয় যে বিগত বছৰসমূহত কেন্দ্ৰীয় চৰকাৰে MGNREGAৰ বাবে পুঁজিৰ আবণ্টন যথেষ্ট বৃদ্ধি কৰিছে। UPA চৰকাৰৰ শাসনকালত 2006-07 বৰ্ষত এই আঁচনিৰ বাবে 11,000 কোটিৰো অধিক পুঁজিত আবণ্টন দিয়া হৈছিল বুলি উল্লেখ কৰি শ্ৰীপাছোৱানে কয় যে 2024-25 বৰ্ষত এই পুঁজি 86,000 কোটিলৈ বৃদ্ধি কৰা হয়। মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগত এই আঁচনিৰ ৰূপায়ণত অনিয়ম হোৱা বুলিও অভিযোগ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু ত্ৰিভাষা নীতিক লৈ DMK-ৰ সাংসদসকলে আজি সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ সাংসদ কানিমুজিয়ে সংবাদ মাধ্যমৰ আগত তামিলনাডুৰ বাবে শিক্ষা পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তেওঁ লগতে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি লোকসভাত তামিলনাডু চৰকাৰক লৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে ক্ষমা খোজাৰো দাবী জনায়। কেৰালাৰ UDFৰ সাংসদসকলেও আজি সংসদ ভৱনৰ বাহিৰত আশাকৰ্মীসকলৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছ সাংসদ KB বেণুগোপালে কয় যে আশাকৰ্মীসকলে 24 ঘণ্টাই স্বাস্থ্যসেৱাৰ সৈতে জড়িত হৈ থাকি স্বাস্থ্যখণ্ডত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে। জম্মু কাশ্মীৰৰ ৰিয়েচি জিলাৰ গংগোটত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 3 জন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন 10 জন লোক আহত হয়। মাহুৰ তেহচিলৰ পিছল বাটেৰে যাত্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত লোকসকলক অঞ্চলটোৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৰুতৰভাৱে আহত আন 4 জন লোকক জম্মু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত আজি নিচেই পুৱাতে সংঘটিত এটা অগ্নিকাণ্ডত 3 জন লোকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে কেইজনমান শ্ৰমিকে সাজি লোৱা অস্থায়ী শিবিৰত পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰায় 45 মিনিটৰ অন্তত অগ্নি নিৰ্বাপন বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনাটোত 1 জন লোকৰ কথম্পি প্ৰাণ ৰক্ষা পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে 2024-25 বৰ্ষৰ বাবে প্ৰধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূৰ্বানুমান প্ৰতিবেদন প্ৰকাশ কৰিছে। পূৰ্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্ৰায় 66 লাখ মেট্ৰিক টন হোৱাৰ লগতে ৰবি খাদ্য শস্যৰ উৎপাদন 1,645 লাখ মেট্ৰিক টনতকৈ অধিক হ'ব বুলি অনুমান কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াত অনুষ্ঠিত ইণ্ডিয়ান ৱেলছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ য়ুকি ভাম্ব্ৰী আৰু ছুইডেনৰ সহযোগী আন্দ্ৰে গুৰানছন প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যদিটোৱে আজি পুৱা বেলজিয়ামৰ চেণ্ডাৰ জিলি আৰু পোলেণ্ডৰ জেন জিলেনস্কিক 3-6, 7-6, 10-8 ছেটত পৰাস্ত কৰে। যুটিটোৱে আজি নিশা ফিনলেণ্ডৰ হাৰি হেলিউভাৰা আৰু ব্ৰিটেইনৰ হেনৰী পেটেনৰ যুটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীলৈ আজি পুৱা দ্বীপৰাষ্ট্ৰ মৰিছাছত উপস্থিত হয়। দেশখনৰ প্ৰধানমন্ত্ৰী নবিচন্দ ৰামগোলামে শ্ৰীমোদীক বিমানবন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ভাৰতৰ ভিন্ন সংস্কৃতি কেৱল দেশৰ ভিতৰতে নহয় বৰং বিদেশতো তুলি ধৰিছে। কেন্দ্ৰীয় চৰকাৰে অহা 3 বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু ত্ৰিভাষা নীতিক লৈ DMK-ৰ সাংসদসকলে আজি সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে আৰু কেলিফৰ্ণিয়াত চলি থকা ইণ্ডিয়ান ৱেলছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ য়ুকি ভাম্ব্ৰী আৰু ছুইডেনৰ আন্দ্ৰে গুৰানছন যুটীয়ে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।